কিয়নো চোৱা, সেই যিদিন আহিছে সেই তন্দুৰৰ নিচিনাকৈ জ্বলিব, আৰু আটাই গৰ্বী ও দুৰাচাৰী লোকবিলাক নৰাৰ নিচিনা হ'ব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, সেই যিদিন আহিছে সেয়ে সিহঁতৰ শিপা কি ডাল একো অৱশিষ্ট নৰখাকৈ সিহঁতক পুৰি পেলাব। কিন্তু মোৰ নাম লৈ ভয় ৰাখোঁতা যি তোমালোকলৈ হ'লে ধাৰ্মিকতা ৰূপ সূৰ্য সুস্থজনক কিৰণেৰে সৈতে উদয় হ'ব। তাতে তোমালোকে ওলাই গৈ গোহালিৰ দামুৰীৰ নিচিনাকৈ ডেউ দি নাচিবা, আৰু তোমালোকে দুষ্টবোৰক গচকিবা, কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই কাৰ্য কৰিবৰ দিনা সিহঁত তোমালোকৰ ভৰিৰ তলুৱাৰ তলত থকা ছাই যেন হ'ব। মোৰ দাস মচিৰ যি ব্যৱস্থা, যি বিধি আৰু শাসন প্ৰণালীবোৰ হৰেবত গোটেই ইছৰাইলৰ নিমিত্তে তেওঁক আদেশ কৰিছিলোঁ, সেই সকলোকে তোমালোকে সোঁৱৰণ কৰা। চোৱা, যিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগে মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম। তেওঁ সন্তানবিলাকলৈ পিতৃবিলাকৰ মন আৰু পিতৃবিলাকলৈ সন্তানবিলাকৰ মন ঘূৰাব, নতুবা মই আহি দেশকে অবিহাপেৰে প্ৰহাৰ কৰিম।